এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো মঞ্জিত গগৈয়ে। অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ৰদবদলৰ বাবে চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি অসম আৰক্ষীৰ মহাপৰিদৰ্শক পাৰ্থ সাৰথী মহন্তক গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্ত হিচাপে নতুন দায়িত্ব দিয়া হৈছে। বৰ্তমানৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাক অসম আৰক্ষীৰ বিশেষ শাখালৈ বদলি কৰা হৈছে। তেওঁক লগতে দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ সঞ্চালকৰ দায়িত্ব অৰ্পণ কৰা হৈছে। অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে প্ৰকাশ কৰা নিৰ্দেশনা অনুসৰি অসম আৰক্ষীৰ প্ৰশিক্ষণ আৰু সশস্ত্ৰ আৰক্ষীৰ দায়িত্বত থকা অখিলেশ কুমাৰ সিঙক আইন শৃংখলা শাখাৰ আৰক্ষীৰ মহাপৰিদৰ্শকৰূপে বদলি কৰা হৈছে। বিষয়াজনে অতিৰিক্তভাৱে অসম আৰক্ষীৰ যোগাযোগ শাখাৰ মহাপৰিদৰ্শক হিচাপেও দায়িত্ব পালন কৰিব। আনহাতে অসম আৰক্ষীৰ বিশেষ শাখাৰ আৰক্ষীৰ মহাপৰিদৰ্শকৰ দায়িত্বত থকা আই পি এছ বিষয়া লাচিত বৰুৱাক অসম আৰক্ষী গৃহ নিৰ্মাণ নিগমৰ পৰিচালন সঞ্চালকৰ দায়িত্ব অৰ্পণ কৰা হৈছে। আইন শৃংখলাৰ দায়িত্বত থকা আই পি এছ বিষয়া প্ৰশান্ত কুমাৰ ভূঞা অসম আৰক্ষীৰ প্ৰশাসন শাখাৰ মহাপৰিদৰ্শক হিচাপে নিযুক্তি দিয়া হৈছে। অসম আৰক্ষীৰ এম পি চি শাখাৰ দায়িত্বত থকা আই পি এছ বিষয়া বিবেক ৰাজ সিঙক অসম আৰক্ষীৰ প্ৰশিক্ষণ আৰু সশস্ত্ৰ আৰক্ষী শাখাৰ লগতে বি টি এডিৰ আৰক্ষীৰ মহাপৰিদৰ্শকৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে। এখন অধ্যয়নমুখী সমাজৰ ভেটি স্থাপন কৰাৰ প্ৰয়াসেৰে ৰাজ্য চৰকাৰে বিভিন্ন সময়ত পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ কয় যে 2025 বৰ্ষক কিতাপৰ বৰ্ষ হিচাপে উদযাপনৰ ঘোষণাৰ পূৰ্বেই ৰাজ্যত পুথিভঁৰাল বিপ্লৱ সূচনা কৰাৰ উদ্দেশ্যে 2023-24 বৰ্ষৰ মূলধন বিনিয়োগৰ বিশেষ সাহায্য পুঁজিৰ অধীনত 259.7 কোটি টকাত অনুমোদন জনোৱা হৈছে। ইয়াৰ অধীনত ৰাজ্যৰ 2,197 গাঁও পঞ্চায়ত আৰু 400 পৌৰ নিগমৰ ৱাৰ্ড সামৰি মুঠ 2,597 পুথিভঁৰাল নিৰ্মাণৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ জৰিয়তে শিশু আৰু কিশোৰসকলক কিতাপ আৰু উন্নত শিকনৰ সমল প্ৰদান, ৰাষ্ট্ৰীয় ডিজিটেল পুথিভঁৰালৰ সৈতে সংহতকৰণৰ লগতে যুৱ প্ৰজন্মৰ মাজত অধ্যয়ন আৰু শিকনৰ মানসিকতা গঢ়ি তোলাৰ বাবে উৎসাহিত কৰিব পৰা যাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত খানাপাৰাত অনুষ্ঠিত অসম গ্ৰন্থমেলাত আজি বিশিষ্ট সাহিত্যিক য়েছে দৰ্জে থংছিক অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা প্ৰদান কৰা হ'ব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সাহিত্যিকগৰাকীক এই বঁটা প্ৰদান কৰিব। কাছাৰ জিলাৰ 4 গাঁৱক বাল্যবিবাহমুক্ত গাঁও হিচাপে ঘোষণা কৰাৰ কথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। বেটী বচাও বেটী পঢ়াও আঁচনিৰ অধীনত গাঁওকেইখনত বাল্যবিবাহমুক্ত বুলি ঘোষণা কৰা হৈছে। এই সন্দৰ্ভত সামাজিক মাধ্যমযোগে ৰাজ্য চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা বাল্যবিবাহ বিৰোধী অভিযানৰ প্ৰসংগো মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ বেটী বচাও বেটী পঢ়াও আঁচনিৰ সমান্তৰালকৈ অসম চৰকাৰে গ্ৰহণ কৰা নিযুতমইনা আঁচনি আৰু অসম মুছলিম বিবাহ বাধ্যতামূলক পঞ্জীয়ন আইনে ৰাজ্যত বাল্যবিবাহ ৰোধৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আকাশবাণীৰ বাতৰি সেৱা বিভাগে আজি নিশা 8 বজাৰ পৰা 2024 বৰ্ষ আৰু ইয়াৰ ৰৈ যোৱা স্মৃতি সন্দৰ্ভত এটি বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। ইংৰাজীত প্ৰচাৰ হ'বলগীয়া এই অনুষ্ঠানটি আকাশবাণীৰ অতিৰিক্ত ফ্ৰিকুৱেন্সিসমূহত শুনিবলৈ পোৱা যাব। ইয়াৰ লগতে আকাশবাণীৰ ৱেবছাইট newsonair.gov.in আৰু আমাৰ ইউটিউব চেনেল আকাশবাণী এয়াৰ আৰু নিউজ অন এয়াৰ অফিচিয়েলতো এই অনুষ্ঠান উপলব্ধ হ'ব। কাৰাগাৰ অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাই কালি তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত মন্ত্ৰীগৰাকীয়ে তেওঁৰ গৃহ জিলাৰ সামগ্ৰিক পৰিস্থিতি সম্পৰ্কে সংশ্লিষ্ট বিষয়াবৰ্গৰ পৰা খতিয়ান লয়। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ আমোলত ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতিৰ অভূতপূৰ্ব উন্নতি পৰিলক্ষিত হৈছে। কালিৰ পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়াৰ জনসাধাৰণৰ নিৰাপত্তাৰ ক্ষেত্ৰত যাতে ত্ৰুটি নাথাকে সেয়া নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াবৰ্গ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে ইংৰাজী নৱবৰ্ষ, ভোগালী বিহু আৰু বনভোজৰ বতৰৰ পৰিপ্ৰেক্ষিতত দুৰ্ঘটনা প্ৰতিৰোধৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। উৎসৱৰ বতৰত পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধিৰ প্ৰসংগ উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত সময়ছোৱাত সম্পূৰ্ণ সজাগ হৈ থাকিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে। দুলীয়াজানৰ ত্ৰিদীপ নাট্যগোষ্ঠীৰ উদ্যোগত আৰু মধুপুৰ তিনিআলিৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ ৰাইজৰ সহযোগত অনুষ্ঠিত সদৌ অসম ভাওনা প্ৰতিযোগিতাত যোৰহাট পুলিবৰৰ শ্ৰীমন্ত শংকৰদেৱ মাধৱ নাট্যগোষ্ঠীক শ্ৰেষ্ঠ দলৰ সন্মান প্ৰদান কৰা হয়। ফুলপানী চিগাৰ অৰুণোদয় সাংস্কৃতিক গোষ্ঠী আৰু লাহদৈগড় গোপালদেৱ সমন্বয় শিল্পী সমাজে যুটীয়াভাৱে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে। শিৱসাগৰ টেনিছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত শিৱসাগৰ মুকলি টেনিছ প্ৰতিযোগিতাত আৰাইনা টি আহমেদ আৰু নিব্ৰাজ কে হুছেইনে ডি মুকুট অৰ্জন কৰিছে। শিৱসাগৰৰ আৰাইনাই ছোৱালীৰ 12 আৰু 14 বছৰ অনুৰ্ধৰ ফাইনেলত গোলাঘাটৰ দিবান্ধতি তামুলী খৰুৱাই খিতাপ দখল কৰে। ইফালে শিৱসাগৰৰ নিবাসে 14 বছৰ অনুৰ্ধৰ ছিংগলছৰ ফাইনেলত গুৱাহাটীৰ চন্দ্ৰশেখৰ মহান্তিক পৰাস্ত কৰি খিতাপ দখল কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে আৰু পৰৱৰ্তী আঞ্চলিক বাতৰি 9 বজাত শুনিবলৈ পাব।